এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি লখিমপুৰ জিলাত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন। শিলিগুৰিৰ পৰা গুৱাহাটীলৈ চাৰিটা লেনযুক্ত তীব্ৰ গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী প্ৰকল্প। চিৰাং জিলাত 291গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত, স্বাস্থ্য বিভাগৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। শিৱসাগৰৰ ডিমৰ পৰা বছৰটোত দ্বিতীয়বাৰলৈ 10 মেট্ৰিক টন কণ জহা ধান বিদেশলৈ ৰপ্তানি। আৰু উৎকট গৰমৰ পাছত এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজিয়াৰ কমাৰটোপ অঞ্চলত 26 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰিব। 16 বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধনীঘৰটো নিৰ্মাণ কৰা হ'ব। ডঃ শৰ্মাই 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ উত্তৰ লখিমপুৰ নগৰৰ পানী যোগান আঁচনি আৰু উত্তৰ লখিমপুৰ ইক' পাৰ্কৰো আধাৰশিলা স্থাপন কৰিব। এই আঁচনিৰ অধীনত 8.70 মিলিয়ন লিটাৰ বিশুদ্ধ খোৱাপানী দৈনিক যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা অঞ্চলটোৰ 7,013টা পৰিয়াল উপকৃত হ'ব। তেওঁ লগতে বিলুপ্তপ্ৰায় গছৰ সংগ্ৰহালয় আৰু বাঁহজাতীয় গছৰ ঘন বনাঞ্চলেৰে 16 বিঘা ভূমি সামৰি স্থাপন হ'বলগীয়া উত্তৰ লখিমপুৰ ইক' পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। দিনৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ জিলা পৰিষদৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰিব। তেওঁ জিলাখনত ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত 4.5 কোটি টকা ব্যয়েৰে নিৰ্মিত বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ইনডোৰ ষ্টেডিয়াম, ব্যায়ামাগাৰ আৰু কেণ্টিন গৃহ তথা অতিথিশালাও উদ্বোধন কৰিব। জিলাখনত মুখ্যমন্ত্ৰীয়ে সৰ্বমুঠ 110 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই কাৰ্যসূচীত মন্ত্ৰী ডঃ অনুজ পেগু, জয়ন্ত মল্লবৰুৱা, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকিব। দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মাজুলী আৰু মাহমৰা বিধানসভা সমষ্টিত ৰূপায়িত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত সুকীয়া সুকীয়াকৈ পৰ্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে মাজুলীৰ যাতায়াত ব্যৱস্থাৰ বুজ লৈ লোহিত নৈত দলং নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ বিশ্ববেংকৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰিবলগীয়া 9খন দলঙৰ কামো শীঘ্ৰে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। মাজুলীত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ বাবে কেন্দ্ৰীয় ৰান্ধনীঘৰ নিৰ্মাণৰ অগ্ৰগতিৰো তেওঁ বুজ লয়। তদুপৰি উজনি মাজুলীৰ লাচন চাপৰিৰ পৰা শালমৰালৈ 1 নম্বৰ স্পাৰত ৰিং বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ তেওঁ জলসম্পদ বিভাগক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে বিভিন্ন বিভাগৰ পৰা জনস্বাস্থ্য, শিক্ষা, কৃষি আদিৰ সৈতে জড়িত প্ৰকল্পসমূহৰ ৰূপায়ণৰ বুজ লয়। তেওঁ পৰিয়াল কল্যাণ বিভাগৰ অধীনত সমষ্টি দুটাত ৰূপায়িত প্ৰধানমন্ত্ৰী নগৰ জন আৰোগ্য যোজনাৰ ৰূপায়ণৰ অগ্ৰগতিৰ লগতে আভা পৰিচয় পত্ৰ যুগুতকৰণৰ খতিয়ান লয়। তেওঁ কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় সম্পৰ্কেও পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে সকলো আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম দ্ৰুত কৰি তুলিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কালি জনজাতীয় লোকসকলৰ উৎকৰ্ষ তথা কল্যাণ সাধনৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ পৰা ধৰতী আবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযান আৰম্ভ কৰে। 30 জুনলৈ চলিবলগীয়া এই অভিযানৰ অধীনত জনজাতীয় লোক আৰু তেওঁলোকৰ পৰিয়ালৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে জনজাতি বসতি প্ৰধান গাঁওসমূহলৈ গৈ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, পি এম কিষাণ, জনধন একাউণ্টৰ সুবিধাকে ধৰি কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদানৰ দিহা কৰা হ'ব। ৰাজ্যৰ 6,000খন জনজাতি বসতি প্ৰধান গাঁওক সামৰি চলিত বছৰত এই অভিযান ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ আগেয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড়ৰ দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰে। 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পটো অহা বছৰৰ ছেপ্টেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পুষ্টিকৰ মধ্যাহ্ন ভোজন দিয়া হ'ব। এই আঁচনিৰ বাবে কোনো মধ্যাহ্ন ভোজনৰ আঁচনিৰ ৰান্ধনীয়ে চাকৰি হেৰুৱাব নালাগে আৰু তেওঁলোক ৰন্ধাৰ পৰিৱৰ্তে বিদ্যালয়ত খাদ্য বিতৰণৰ কামত নিয়োজিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ডিব্ৰুগড় জিলাৰ বাবে আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ৰান্ধনীশালৰ জৰিয়তে কণমানি ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ ভোজন যোজনাৰ এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিছে। ইয়াত এটা চেণ্ট্ৰেলাইজ কিটচেন হ'ব, ডিব্ৰুগড়ৰ প্ৰতিখন স্কুললৈ মিড ডে মিল যাব, চৰকাৰে 6.70 টকা আৰু 10 টকা দিয়ে, অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে নিজৰ পৰা আৰু পুঁজি লগোৱাই 12.50 টকা মূল্যত মিড ডে মিল পুষ্টিকরভাবে ছাত্র ছাত্রীসকলক খোৱাবর বাবে এই আসনিটির জড়িয়ে কাম করবে। এই আসনিটির কারণে কোনো মিড ডে মিলর রাঁধনির চাকরি না যায় আর রান্ধার পরিবর্তে স্কুলত ইলুয়ার ব্যবস্থা করবে। কামরূপ মহানগর আর কামরূপ জেলাত এই আসনিটি আগরপরা চলি আছে। যোরহাটত আমি আরম্ভ করেছিল, মাজুলি, নলবাড়ী, ডিব্রুগড়, লক্ষিমপুর আর তেজপুর এই আসনিটির নির্মাণের কাম বা যেটা কনস্ট্রাকশনের কাম চলি আছে।
কেন্দ্রীয় সরকারে উত্তর পূর্বাঞ্চলের যাতায়াত ব্যবস্থা শক্তিশালী করে তোলার লক্ষ্যে পশ্চিমবঙ্গের শিলিগুড়ির গুয়াহাটীলৈ এটা চারিটা লেনযুক্ত তীব্র গতিসম্পন্ন করিডর নির্মাণের অভিলাষী প্রকল্প লৈছে। উত্তর পূর্বাঞ্চলের সঙ্গে পশ্চিমবঙ্গের বিশেষ চিকেন নেকেরে যোগাযোগ স্থাপনের সুবিধা হওয়াক এই প্রকল্প রূপায়ণ করা হব। পথ পরিবহন আর ঘাইপথ মন্ত্রালয়ে রাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক এই প্রকল্পের বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত করবলে নির্দেশ দিছে। এই পরিকল্পনার ভিত্তিত মন্ত্রালয়ে প্রকল্পের নিবিদা আহ্বানের প্রক্রিয়া আরম্ভ করেছে। 400 কিলোমিটার দৈর্ঘ্যের এই প্রকল্প শিলিগুড়ির গুয়াহাটী আর যোরাবাটক সামরি লব। এই করিডরের জড়িয়ে পাছলৈ অরুণাচল প্রদেশের পাছিঘাটকও সামরি লওয়ার পরিকল্পনা করা হয়েছে। এবছরের ভিতর প্রকল্প প্রতিবেদন প্রস্তুত হলে এই কাম আরম্ভ হওয়ার সম্ভাবনা আছে। শিবসাগর বিধানসভা এলাকার বান আর খহনীয়া সমস্যা সমাধান করার 200 কোটি টাকা ব্যয় করা হব বলে জলসম্পদ মন্ত্রী পীযুষ হাজরিকায় ঘোষণা করেছে। এডিবি আসনি অনুসরি এই 200 কোটি টাকার শিবসাগর সমষ্টির 20 কিলোমিটার মথাউরির 6খন স্লুইজ গেটর মেরামতির কামও করা হব বলে মন্ত্রীগাকে উল্লেখ করে। কালি সন্ধ্যা শিবসাগর জেলার মামল গড়ভঙার স্লুইজ গেট পরিদর্শন করে মন্ত্রী হাজরিকায় এই কথা ঘোষণা করে। মন্ত্রীগীর পরিদর্শনকালত জলসম্পদ বিভাগের বিষয়াসলের সঙ্গে আলোচনাত মিলিত হয়ে ব্রহ্মপুত্র আর উপনয়সমূহের বানপ্রবণ অঞ্চলসমূহের পরিস্থিতির বুঝ লয়। মন্ত্রীগীর এই পরিদর্শনকালত শিবসাগরের বিধায়ক অখিল গগৈয়ে সঙ্গ দিয়ে। সাংবাদিকর আগত মন্ত্রী হাজরিকায় এইদরে কয়,
মই অফলা দিশাংমুখলে আগতেও কেবাবারও আহিছো, বড়া খহনীয়ার ইস্যু আছে, আমি এডিবির প্রায় 200 কোটি টাকার এস্টিমেট ইতিমধ্যে দিছো। এই বিষয়ে যাকালিও মই মিটিংত ইঞ্জিনিয়ার সকলের মিলিত হয়েছিল। মই ভাবো যে এডিবির আমি জুলাই মাহত এই ধনরাশি স্যাংশন পাম। সকল আমি এটা এস্টিমেট ইতিমধ্যে বনালো, আমার CWC ক্লিয়ারেন্সও হল, গতিকে সকলখিনি ঠিকাদাকে থাকিলে ডিসেম্বর মাহত আমি অকল শিবসাগর সমষ্টির গড়াখহনীয়া প্রতিরোধের কারণে 200 কোটি টাকা খরচ করি। তার যখন স্লুইজ গেট আছে সেইকিখনের সম্পূর্ণকে রিপেয়ারিং হব আর এই অঞ্চলের রাইজক বানপানীর মুক্ত করবলে আমি বদ্ধপরিকর। এই কামখিন নিশ্চয়ক করা হবে। এডিবি প্রজেক্ট 200 কোটি টাকার আমার অলমোস্ট স্যাংশন হয়েছে আর এটা আমার সরু কাম বাকি আছে, জুলাই মাহের ভিতর হয়ে যাব আর জুলাই মাহের ভিতর হয়ে গেলে ডিসেম্বরের আমি এতে কাম আরম্ভ করিম আর মুখ্যমন্ত্রী ডাঙরিয়া আহি এই 200 কোটি টাকার আসনির শুভারম্ভণি করব।
চিরাং জেলার বিভিন্ন প্রান্তত মেলেরিয়া রোগের প্রাদুর্ভাব ঘটিছে। জেলাখনের স্বাস্থ্য বিভাগের বিষয়ায় প্রকাশ করা অনুসরি জেলাখনের উত্তর অঞ্চলের ভারত ভূটান সীমান্তর এলাকার বনগাঁওতো মেলেরিয়া রোগীর সংখ্যা বৃদ্ধি পাইছে। জেলাখনের নিরীক্ষণকারী বিষয়ায় প্রকাশ করা অনুসরি সম্প্রতি চিরাং জেলাত 291 গৰাকী লোক এই রোগত আক্রান্ত হয়েছে। ইয়ার 249 গৰাকী দেহত PV ধরা পড়ার 42 গৰাকী রোগীর দেহত PF রোগী বলে চিনাক্ত করা হয়েছে। জেলাখনের শান্তিপুর, রুনিখটা, দাতগিরি, আমটেকা প্রাথমিক চিকিৎসা কেন্দ্রের অধীনত এই রোগ অধিক হওয়া চিকিৎসা বিভাগে যাবতীয় ব্যবস্থা লৈছে। এই সন্দর্ভত আমার চিরাঙর সংবাদদাতা কুঞ্জ মোহন রায়ে এইদরে কয়।
চিরাং জেলাত সম্প্রতি মেলেরিয়া রোগীর সংখ্যা বৃদ্ধি পাওয়া পরিলক্ষিত হয়েছে। জেলা স্বাস্থ্য সেবা বিভাগের জানিবলৈ পড়া মতে বর্তমানের জেলাখনত 291 গৰাকী মেলেরিয়া রোগী চিনাক্ত করা হয়েছে আর এই রোগী সমূহের ভিতর ভূটান ভারত ভূটান সীমান্তর এলাকার রুনিঘাটা, শান্তিপুর, দাতগিরি আদি স্বাস্থ্যসেবা কেন্দ্রের অধীনের এলাকাত এই রোগী সমূহ চিনাক্ত হওয়া পরিলক্ষিত হয়েছে। জেলা স্বাস্থ্য বিভাগের জেলা সার্ভেলেন্স বিষয়া ডাক্তার দিগেন্দ্র রামসিয়ারী জানিবলৈ দিয়া মতে জেলাখনত 291 গৰাকী রোগী বর্তমান মেলেরিয়াত আক্রান্ত হওয়া বলে চিনাক্ত করা হয়েছে। ইয়াৰে 249 গৰাকী PV ধরা পড়ার বিপরীতে 42 গৰাকী রোগী দেহত PF চিনাক্ত করা হয়েছে। জেলা সার্ভেলেন্স বিষয়া দিগেন্দ্র রামসিয়ারী জানিবলৈ দিয়া মতে সম্প্রতি জেলা স্বাস্থ্য সেবা বিভাগের সজাগতা আর উপযুক্ত আঁঠুয়া বিতরণ করা হয়েছে। ইতিমধ্যে বঙ্গাইগাঁও হটনগরের 28,000 আঁঠুয়া বিতরণ করা হয়েছিল। উক্ত আঁঠুয়া সমূহ মেলেরিয়া প্রাদুর্ভাব এলাকাত প্রদান করা হয়েছে।
শিবসাগর জেলা কৃষি বিভাগের উদ্যোগত আর কৃষিমন্ত্রী অতুল বরার তত্ত্বাবধানত ডিমোর গড়ভগা বান্দরমারী অঞ্চলের জ্যোতি কৃষি সেবা গোটর সহযোগত কালি 10 মেট্রিক টন কনজোহা ধান বিদেশলৈ রপ্তানি করা হয়। মন্ত্রী পীযুষ হাজরিকায় পতাকা জোকাৰি ডুবাই অভিমুখে ধানৰ ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰে। এই ৰপ্তানিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ বিকাশ অধিক ত্বৰান্বিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, জিলা কৃষি বিষয়াৰ লগতে সহকাৰী কৃষি সঞ্চালক উপস্থিত আছিল। ছেফ এগ্ৰটেক প্ৰাইভেট লিমিটেডৰ জৰিয়তে শিৱসাগৰ জিলাৰ পৰা বছৰটোৰ দ্বিতীয়বাৰৰ বাবে কণজহা ধান বিদেশলৈ ৰপ্তানি কৰা হৈছে। যোৱা মাৰ্চত সমপৰিমাণৰ কণজহা ধান জিলাখনৰ পৰা ভিয়েটনামলৈও প্ৰেৰণ কৰা হৈছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ 11 বজাত কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি ফলাফলসমূহ PDF আকাৰত উপলভ্য হ'ব। পৰীক্ষাৰ্থীসকলে পৰিষদৰ ৱেবছাইট seva.online.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। মন্ত্ৰী কৌশিক ৰাওৰ সভাপতিত্বত কালি ডিব্ৰুগড়ৰ আয়ুক্তৰ কাৰ্যালয়ত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম কাজ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ ধান ক্ৰয় প্ৰক্ৰিয়া সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকত দুলীয়াজনৰ বিধায়ক তেৰছ গোৱালা, জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত উপসঞ্চালকৰ লগতে কৃষি বিষয়া আৰু খাদ্য নিগম বিভাগৰ বিষয়ববীয়াও উপস্থিত থাকে। এতিয়া আহক অংকুৰ জ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ 45% বিধায়কে পুনৰ টিকট লাভ কৰাত অনিশ্চয়তাই দেখা দিছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বেঘ্ৰ উদ্যানৰ প্ৰস্তাৱিত নৱম সংযোজনৰ প্ৰাথমিক অধিসূচনা বাতিল কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজীৱ হদিয়াৰ ভূমি জালিয়াতিত অভিযুক্ত আনন্দ ৰাছিয়া চিয়াক তিনিচুকীয়ালৈ অনা হৈছে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত 18-23 বছৰৰ ভিতৰৰ যুৱক যুৱতীৰ উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ হ্ৰাস পাইছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইৰাণ ইজৰাইল যুদ্ধৰ ফলত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশৰ স্বাধীনতাৰ সময়ৰে পৰা অসমত দেশদ্ৰোহী কাৰ্য চলি আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্ধৃতিৰে নিয়মীয়া বাৰ্তা কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জাতিংগা নদীৰ শিলৰ কৰিত অবৈধ খনন সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কঠোৰ নিৰীক্ষণৰ নিৰ্দেশ দিছে। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
উৎকট গৰমৰ পাছত এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ ঘটিছে। ইয়াৰ প্ৰভাৱত অহা কিছুদিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। কোনো কোনো অঞ্চলত ধুমুহা বতাহেৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। যোৰহাটৰ বাহনা মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উল্লেখনীয় সফলতা লাভ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠা নাজিৰে বিশ্ববিদ্যালয়খনৰ ভিতৰত চতুৰ্থ স্থান, পৰাণ মিলিয়ে পঞ্চম স্থান আৰু জিন্তু বৰাই চতুৰ্থ স্থান লাভ কৰিছে। পদাৰ্থ বিজ্ঞানত বৰ্ণম জ্যোতি দত্তই সপ্তম স্থান আৰু ৰক্তিম ৰঞ্জন কলিতাই অষ্টম স্থান লাভ কৰিছে। গণিত বিভাগত নৱজ্যোতি নেওগে পঞ্চম স্থান লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বৰ্ধিত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পুনৰ কিছু সাল সলনি কৰা হৈছে। আজিৰে পৰা জিলাখনত পাঠদানৰ সময় পুৱা 7:30 বজালৈ আগুৱাই অনা হৈছে। নিম্ন প্ৰাথমিক শ্ৰেণীৰ ছুটীৰ সময় দিনৰ 11:30 বজা, মজলীয়া বিদ্যালয়ৰ ছুটীৰ সময় দিনৰ 12 বজা আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয়খনৰ ছুটীৰ সময় দিনৰ 12:30 বজা ধাৰ্য কৰা হৈছে। জিলাখনৰ চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়সমূহতো এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি লখিমপুৰ জিলাত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন। শিলিগুৰিৰ পৰা গুৱাহাটীলৈ 4টা লেনযুক্ত তীব্ৰ গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ কেন্দ্ৰীয় চৰকাৰৰ অভিলেখী প্ৰকল্প। চিৰাং জিলাত 291 গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত, স্বাস্থ্য বিভাগৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। শিৱসাগৰৰ ডিমৌৰ পৰা বছৰটোৰ দ্বিতীয়বাৰলৈ 10 মেট্ৰিক টন কণজহা ধান বিদেশলৈ ৰপ্তানি। আৰু উৎকট গৰমৰ পাছত এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।